বাইবেলবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি এই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
প্ৰিয় শ্ৰোতা, আপুনি নিজকে খুব অকলশৰীয়া অসহায় অনুভৱ কৰিছে নেকি? তেন্তে আপোনালৈ আনিছো এটি সুখবৰ। সেয়া হৈছে আপোনাৰ দুখ, যাতনা, কষ্ট যিমানেই বেদনাদায়ক হলেও প্ৰভু যীশুৱে আপোনাৰ লগ কেতিয়াও নেৰে। তেওঁ সদায় আপোনাৰ সংগে সংগে, আপোনাৰ পদে পদে, আপোনাৰ সাৰথি হৈ লগতে থাকে। তেওঁক আপুনি যিকোনো পৰিস্থিতিত বিশ্বাস কৰিব পাৰে। তেওঁ লগত থকাত আপুনি কেতিয়াও অকলশৰীয়া আৰু অসহায় নহয়। আহক এবাৰ আকৌ আজি আমি নিজকে প্ৰস্তুত কৰোঁ ঈশ্বৰৰ জীৱনময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন শুনিবলৈ।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ, আজি এই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ, মই আৰু মোৰ পৰিয়ালে, মই আৰু মোৰ পৰিয়ালে কৰিম জীহুৱাৰে আৰাধন, তেওঁ সলনি নহয় যুগে যুগে, তেওঁ একেশ্বৰ যুগে যুগে, তেওঁ একেশ্বৰ পাৰে ধুমুহা জীৱনৰ সত প্ৰলোভন ছয়তান, হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ, তথাপিতো কৰি যাম মৰণ, তথাপি কৰি যাম মৰণ কৰি জীহুৱাৰে আৰাধন, তেওঁ সলনি নহয় যুগে যুগে, তেওঁ একেশ্বৰ যুগে যুগে, তেওঁ একেশ্বৰ
যোগে যোগে, তেওঁ একেশ্বৰ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিভূষণ অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আপুনি হয়তো ভাবিছে এই চিঠি লিখাৰ কথাটোনো আমি সদায় সদায় কিয় কৈ থাকো, নহয়নে বাৰু? আচলতে আমি শ্ৰোতাসকলৰ পৰা চিঠি পালেহে জানিব পাৰো, বুজিব পাৰো আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে বুলি। লগতে এই অনুষ্ঠানটোৰ গুণাগুণৰ বিষয়েও আমাৰ ধাৰণা এটা হয়। কোনোবাই শুনি উপকৃত হোৱা বুলি গম পালে আমি কাম কৰি যাবলৈ দুগুণ উৎসাহ পাওঁ। গতিকে অনুগ্ৰহ কৰি আজি এই দুখাৰিমান চিঠি লিখি পঠিয়াওকচোন। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন প্ৰিয় শ্ৰোতা, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ৰ কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা আৰু আমাৰ প্ৰতিজনৰ আগত নিজকে অধিককৈ প্ৰকাশ কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই গালাটীয়া পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। আমি এটা কথা বিশেষভাৱে পঢ়িবলৈ পাইছিলো যে ঈশ্বৰে মুচিৰ যোগেদি যি বিধান দিছিল সেই বিধান এটা বিশেষ উদ্দেশ্যেৰে এক বিশেষ সময়ৰ কাৰণেহে দিছিল। বিধান দিয়া হৈছিল অব্ৰাহামৰ বংশ অৰ্থাৎ যীশুখ্ৰীষ্ট অহাৰ সময়লৈকে। বিধান দিয়া হৈছিল আজ্ঞা লংঘনৰ অৰ্থে, অৰ্থাৎ মানুহে যে বিধান পালন কৰি থাকিব নোৱাৰে আৰু মানুহ যে স্বভাৱতেই পাপী সেই কথাটো প্ৰকাশ কৰি দিবৰ কাৰণে। এই কথাটো বুজি পালেহে মানুহে এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন বুলি বুজি পাব। যীশুখ্ৰীষ্টই হৈছে সেই ত্ৰাণকৰ্তা। অব্ৰাহামৰ বংশতেই পৃথিৱীৰ সকলো জাতিৰ লোক আশীৰ্বাদপ্ৰাপ্ত হ'ব বুলি ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতিজ্ঞা যীশুখ্ৰীষ্টতেই ফলিয়াইছিল, কাৰণ যীশুখ্ৰীষ্টই অব্ৰাহামৰ বংশত জন্মগ্ৰহণ কৰিছিল। আজিৰ অনুষ্ঠানত আমি এই 3 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদৰ পৰা চাই যাওঁ। হওক, অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। গালাটীয়া 3 অধ্যায় 22 নম্বৰ পদ পাঠ কৰি দিম। কিন্তু প্ৰতিজ্ঞাৰ ফল যেন যীশুখ্ৰীষ্টত কৰা বিশ্বাসৰ কাৰণে বিশ্বাস কৰাবিলাকক দিয়া যায়, এইকাৰণে শাস্ত্ৰই সকলোকে পাপৰ বশত বন্ধ কৰিলে। আমি ইতিমধ্যেই পাই আহিছো যে বিধানে মৃত্যুহে আনে। যি প্ৰাণীয়ে পাপ কৰে সি অৱশ্যে মৰিব, যিহিস্কেল 18:20 পদ। যিহেতু বিধান লংঘনেই পাপ, গতিকে সকলো মানুহেই স্বভাৱতেই পাপী বুলি বিধানে প্ৰমাণ কৰি দেখুৱায়। গতিকে বিধান অনুসৰি মানুহ মৃত্যুৰ অধীন, সেইবাবেই মানুহক জীৱনৰ প্ৰয়োজন। বিধানে মৃত্যু আনে, বিধানে তাতকৈ বেছি আমাক একো দিব নোৱাৰে। কেনেকুৱা ধৰণৰ পাপ সেইটো আচল প্ৰশ্ন নহয়, কিন্তু পাপ কৰা হৈছে নে নাই সেইটোহে আচল প্ৰশ্ন। অৰ্থাৎ যিকোনো ধৰণৰ পাপ, ডাঙৰেই হওক বা সৰুৱেই হওক, সমানেই গুৰুত্বপূৰ্ণ। পাপৰ বেচ মৃত্যু। গতিকে সকলো লোক সমানেই পাপী, সকলো লোক মৃত্যুৰ অধীন আৰু সকলো লোককে এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন। আমি হয়তো মানৱীয় দৃষ্টিত কোনো ঘিনলগীয়া পাপ নকৰিব পাৰো, কিন্তু আমি স্বভাৱতে পাপী। এজন বিখ্যাত পণ্ডিতে এনেদৰে মন্তব্য কৰিছিল, মই কোনো ডাঙৰ অপৰাধ নিজ চকুৰে দেখা নাই, কিন্তু তেনেকুৱা অৱস্থাত বা তেনেকুৱা পৰিস্থিতিত হয়তো ময়ো তেনেকুৱা অপৰাধ কৰিলোহেঁতেন। অৰ্থাৎ সেই পাপ অপৰাধ কৰিব পৰা স্বভাৱটো আমাৰ সকলোৰে আছে, কাৰণ আমাৰ স্বভাৱটো পাপী স্বভাৱ। আমি সমাজে দেখাত একো ঘিনলগীয়া পাপ নকৰিলেও আমি যে স্বভাৱতেই পাপী, সেইবাবেই বিধান অনুসৰি আমি মৃত্যুৰ অধীন। এই কথাটো অধিক পৰিষ্কাৰভাৱে বুজি পাবলৈ আমি এটা উদাহৰণ দিব খুজিছো। ধৰক এটা 30-মহলীয়া ঘৰৰ ছাদৰ ওপৰত 3 মানুহ থিয় হৈ আছিল। এজন মানুহে তেওঁলোকক আহি সাৱধান কৰি দিলে, তোমালোকে যাতে তললৈ জাপ নামাৰা, কাৰণ জাপ মাৰিলে তোমালোক মাটিত পৰিলেই হাত ভৰি ভাঙি মৰি থাকিবা। সেই 3 প্ৰথমজন মানুহে সেই মানুহজনৰ কথা বিশ্বাস নকৰি কিনো হয় চাওঁ বুলি ওপৰৰ পৰা জাপ মাৰি দিলে। তেওঁৰ অৱস্থাটো কি হ'ব বুজাই নকলেও হ'ব, মাটিত পৰি থেতেলা খাই তেওঁৰ মৃত্যু হ'ল। তাকে দেখি 2জন মানুহে খুব ভয় খালে আৰু খটখটিৰে তললৈ নামি আহিবলৈ লৰা ঢপৰা লগালে, কিন্তু তাকে কৰিবলৈ যাওঁতে ভৰি পিছল খাই তেওঁ তললৈ সৰি পৰিল। তেওঁৰ অৱস্থাও প্ৰথমজনৰ নিচিনাই হ'ল, মাটিত পৰি মৃত্যুমুখত পৰিল। আৰু 3জন, তেওঁ ছাদৰ ওপৰত অকলে থাকোতে এজন ডকাইত আহি তেওঁক তললৈ দলিয়াই দিলে, আন 2জনৰ নিচিনাকৈ তেওঁ মৃত্যুৰ মুখত পৰিবলগা হ'ল। কিন্তু আচলতে এজনেহে ইচ্ছা কৰি জাপ মাৰিছিল, বাকী 2জন মৰিব খোজা নাছিল। কিন্তু যি কি কাৰণতে নহওক কিয় তেওঁলোক 3জনেই এটা নিয়ম ভংগ কৰিলে, সেইটো হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ নিয়ম। পৃথিৱীয়ে সকলো বস্তুকেই মাটিলৈ টানে, এয়াই মাধ্যাকৰ্ষণ। মাধ্যাকৰ্ষণ শক্তি এইটো নাজানে কোনে ইচ্ছা কৰি জাপ মাৰিলে, কোনে অসাৱধানবশতঃ পিছল খাই পৰিল আৰু কোনে আনৰ দুখত পৰিবলগীয়া হ'ল। মুঠতে যেনেদৰেই নহওক তেওঁলোক 3জনে মাধ্যাকৰ্ষণ শক্তিৰ নীতি অনুসৰিয়েই তলত পৰিল আৰু মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আইন বিধান এনেকুৱাই, আমাৰ কাৰো শাৰণ নাই। এতিয়া প্ৰশ্ন হ'ল, যি মাধ্যাকৰ্ষণ শক্তিয়ে সেই মানুহকেইজনক তললৈ টানি আনিছিল, সেই শক্তিয়ে তেওঁলোকক আকৌ জীৱনদান দিব পাৰিব জানো? নিশ্চয় নোৱাৰে। যিকোনো ধৰণৰ প্ৰাকৃতিক নিয়ম ভংগ কৰি আমি আঘাত পালে নাইবা মৃত্যুবৰণ কৰিবলগা হলে সেই নিয়মে আমাক সুস্থ কৰিব নোৱাৰে। ঠিক তেনেকৈ মুচিৰ বিধানেও আমাক জীৱন দিব নোৱাৰে। পাপৰ বেচ মৃত্যু, সেই মৃত্যুক আকৌ জীৱনলৈ ৰূপান্তৰিত কৰিব নোৱাৰে কোনো বিধি বিধানেই। পাপৰ যি বিধান, সেই বিধানে কেৱল বেয়া অৱস্থালৈ নিব পাৰে। ই কৰুণাৰ কথা নহয়, ই অতি কটকটীয়া। পাপৰ নীতিক অলপো শিথিল কৰিব নোৱাৰি, অলপো ইফাল সিফাল কৰিব নোৱাৰি, এই নীতি সলনি কৰিব নোৱাৰি, কাৰণ ঈশ্বৰৰ বাক্যই কৈছে, যি প্ৰাণীয়ে পাপ কৰে সি অৱশ্যে মৰিব, যিহিস্কেল 18:10। এডেনবাৰীত আদম আৰু হৱাক ঈশ্বৰে কৈছিল, তুমি ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নাখাবা, কাৰণ যিদিনা তুমি তাক খাবা তুমি অৱশ্যে মৰিবা। আদি পুস্তক 2:17। আৰু যাত্ৰা পুস্তক 37:7 তেওঁ জনাই দিছে, হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোতা, অপৰাধ আজ্ঞা লংঘন আৰু পাপ ক্ষমা কৰোতা, তথাপি তেওঁ নিশ্চয় দোষীক নিৰ্দোষী নকৰে। 3-চতুৰ্থ পুৰুষলৈকে পুতেক আৰু নাতিয়েকহঁতৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল দিওঁতা। গতিকে সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। বিধানে আমাক হত্যা কৰে, সেইবাবে বিধানক পাচনি পৌলে মৃত্যুৰ পৰিচৰ্যা বুলি কৈছে, 2 কৰিন্থিয়া 3:7। বিধান হৈছে দোষী সাব্যস্ত কৰা পৰিচৰ্যা। বিধানে আমাক কেৱল দোষী বুলি, দণ্ড পোৱাৰ যোগ্য বুলিহে ৰায় দিয়ে। কিন্তু প্ৰতিজ্ঞাৰ ফল যেন যীশুখ্ৰীষ্টত কৰা বিশ্বাসৰ কাৰণে বিশ্বাস কৰাবিলাকক দিয়া যায়, এইকাৰণে শাস্ত্ৰই সকলোকে পাপৰ বশত বন্ধ কৰিলে। এইটো অতি গুৰুত্বপূৰ্ণ মন্তব্য। শাস্ত্ৰই সকলোকে পাপী বুলি ঘোষণা কৰে, সকলোৰে কাৰণেই যে এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন সেই কথা প্ৰতিপন্ন কৰে, যাতে মানুহে প্ৰভু যীশুখ্ৰীষ্টই সেই ত্ৰাণকৰ্তা বুলি বুজি পাই বিশ্বাসৰ যোগেদি আশীৰ্বাদ লাভ কৰিব পাৰে। কিন্তু বিশ্বাস অহাৰ আগেয়ে আমি বিশ্বাসৰ অধীনে ৰক্ষিত হৈ প্ৰকাশিত হবলৈ উদ্যত হোৱা সেই বিশ্বাসৰ অপেক্ষাৰে বন্ধ হৈ আছিলো। বিশ্বাস অহাৰ আগেয়ে মানে প্ৰভু যীশুখ্ৰীষ্টই মানৱ ৰূপ ধাৰণ কৰাৰ আগেয়ে, কিন্তু বিধানৰ অধীনতো ঈশ্বৰে কৰুণাৰ এক ব্যৱস্থা ৰাখিছিল। বেদীৰ আগত বলি দি মানুহে পাপৰ ক্ষমা বিচাৰিব লাগিছিল। সেই পাপাৰ্থক বলি দিয়াৰ জৰিয়তেই মানুহে নিজ নিজ পাপৰ ক্ষমা বিচাৰিব লাগিছিল। এই সকলো পাপাৰ্থক বলিয়েই পিছত আহিবলগীয়া প্ৰভু যীশুখ্ৰীষ্টলৈকে আঙুলিয়াইছিল। প্ৰভু যীশুখ্ৰীষ্টই আমাৰ সকলোৰে বাবে এবাৰতে বলি হল, যাতে আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰিব পাৰো। প্ৰভু যীশুত বিশ্বাস কৰাৰ জৰিয়তে আমি সকলোৱে পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ লাভ কৰিব পাৰো। আৰু এই বিশ্বাস অহাৰ আগেয়ে, অৰ্থাৎ প্ৰভু যীশুৰ যোগেদি পৰিত্ৰাণৰ এই ব্যৱস্থা অহাৰ আগেয়ে, আমি বিধানৰ অধীনে ৰক্ষিত হৈ প্ৰকাশিত হবলৈ উদ্যত হোৱা সেই বিশ্বাসৰ অপেক্ষাৰে বন্ধ হৈ আছিলো। বিধানে আমাক প্ৰভু যীশুলৈ আহিবলৈ বাধ্য কৰায়। এইদৰে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হবলৈ খ্ৰীষ্টৰ ওচৰলৈ আমাক নিবলৈ বিধানেই আমাৰ ৰখীয়া শিক্ষক হৈছিল। এই শাস্ত্ৰাংশখিনি অতি গুৰুত্বপূৰ্ণ। পাচনি পৌলে আমাক বাৰে বাৰে কৈ আহিছে যে মুচিৰ যোগেদি দিয়া বিধানে আমাক উদ্ধাৰ কৰিব নোৱাৰিলে, আজিও নোৱাৰে। ৰোমিয়া 4:5 এনেদৰে লিখা আছে, কিন্তু যিজনে কৰ্মকাৰী নহৈ ঈশ্বৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়। নিজৰ কৰ্মৰ বলত কোনো মানুহেই ধাৰ্মিক বুলি পৰিগণিত হ'ব নোৱাৰে। ঈশ্বৰৰ দৃষ্টিত আমাৰ হাতৰ কৰ্ম ঘিনলগীয়া, লেতেৰা, চোৱা হোৱা ফটা কাপোৰৰ নিচিনা। যিচয়া 64:6 বিধান পালন কৰি ধাৰ্মিক হবলৈ কৰা আমাৰ সকলো প্ৰচেষ্টা বিফল হবই। ঈশ্বৰে আমাৰ নিজৰ ধাৰ্মিকতা গ্ৰহণ কৰি ল'ব নোৱাৰে, কাৰণ আমি স্বভাৱতেই পাপী। বিধানে আমাক উদ্ধাৰ কৰিব নোৱাৰে, আমাক দোষী সাব্যস্তহে কৰিব পাৰে। পাপীক উদ্ধাৰ কৰিবলৈ বিধান দিয়া হোৱা নাছিল, কিন্তু পাপীক পাপী বুলি জনাই দিবলৈহে বিধান দিয়া হৈছিল। বিধানে পাপ দূৰ নকৰে, কিন্তু পাপ দেখুৱাই দিয়ে। বিধানে আমাক পাপৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে, কাৰণ আমি পাপতেই জন্ম লৈছো, আমি স্বভাৱতেই পাপী। এইখিনিতে আমি এটা উদাহৰণ দিব খুজিছো, আচৰিত নহব। আমি আপোনাক বাথৰুমলৈ লৈ যাব খুজিছো। প্ৰায় সকলোবিলাক বাথৰুমতেই এটা হাত মুখ ধোৱা বেচিন থাকে আৰু তাৰ সন্মুখত এখন আইনা থাকে। সেই বেচিনটোৰ এটা বিশেষ কাম আছে আৰু আইনাখনৰো এটা বিশেষ কাম আছে। যেতিয়া আপোনাৰ মুখত কিবা লেতেৰা বস্তু লাগে, আপুনি ধুবলৈ বুলি নিশ্চয় বাথৰুমলৈ যাব। বাথৰুমলৈ গৈ আপুনি জানো আইনাখনেৰে আপোনাৰ মুখৰ পৰা ধূলি মাকতি বা ময়লা আঁতৰাব? নিশ্চয় নাঁতৰায়, নহয় জানো? আইনাখনে আপোনাৰ মুখখনত ক'তনো কি লেতেৰা দাগ লাগি আছে সেইটোহে দেখুৱাই দিব। আইনাখনৰ কামেই সেইটো। ঠিক একেদৰে বিধানেও আমাৰ জীৱনৰ লেতেৰা পাপবোৰ দেখুৱাই দিয়ে, আমাৰ পাপ স্বভাৱটো উদঙাই দেখুৱায়। কিন্তু বাথৰুমৰ সেই আইনাখনৰ তলতে হাত মুখ ধোৱা বেচিনটো আছে, আমি তাতেই হাত মুখ ধুই পৰিষ্কাৰ হ'ব লাগে। ঠিক একেদৰে আমাৰ জীৱনৰ সকলো পাপ ধুই পৰিষ্কাৰ কৰাৰ ব্যৱস্থা আমালৈ কৰা হৈছে। প্ৰভু যীশুৰ তেজত আমি আমাৰ সকলো পাপ ধুই সুচী হ'ব পাৰোঁ। সেইবাবেই বিধান দিয়া হৈছিল, যাতে সকলো মানুহৰ মুখ বন্ধ হয়, যাতে কোনেও নিজকে ধাৰ্মিক বুলি গৌৰৱ কৰিব নোৱাৰে, যাতে গোটেই জগতখনেই ঈশ্বৰৰ আগত দোষী বুলি প্ৰমাণিত হয়। ৰোমিয়া 3:19 বিধান আমাৰ কাৰণে ৰখীয়া শিক্ষক স্বৰূপ হবলৈহে দিয়া হৈছিল। ইয়াৰ অৰ্থনো কি? সেই কথা পাচনি পৌলে বুজাই দিছে। 25 কিন্তু বিশ্বাস অহাৰ পৰা আমি আৰু সেই ৰখীয়া শিক্ষকৰ অধীন নহওঁ। ৰখীয়া শিক্ষক শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে পাইডাগগছ। ইয়াৰ মানে স্কুলত শিক্ষাদান কৰা শিক্ষক নহয়। এই ৰখীয়া শিক্ষক মানেনো কি, সেই কথা বুজি পাবলৈ হলে আমি পাচনি পৌলৰ দিনলৈ উভতি যাব লাগিব। সেই সময়ত এই ৰখীয়া শিক্ষক মানে ৰোমান পৰিয়ালৰ এজন বিশেষ ধৰণৰ দাসক বুজোৱা হৈছিল। ৰোমান সাম্ৰাজ্যৰ প্ৰায় আধাখিনি লোকেই দাস আছিল। ধনী আৰু প্ৰতিপত্তিশীল লোকসকলৰ ঘৰত বহুতো দাস আছিল। কোনো কোনো দাসৰ কাম আছিল ঘৰৰ ল'ৰা ছোৱালীৰ যত্ন লোৱা। যেতিয়া এনেকুৱা ধনী পৰিয়ালত কোনো সন্তান জন্ম হয়, সেই সন্তানক এজন দাসৰ দায়িত্বত দিয়া হৈছিল আৰু সেই দাসজনেই সন্তানটিক ডাঙৰ দীঘল কৰিব লাগিছিল। সন্তানটিৰ সকলো ধৰণৰ যত্ন ল'ব লাগিছিল সেই দাসজনেই। সন্তানটি ডাঙৰ হলে স্কুললৈ যাব লগা হৈছিল। সেই সন্তানটিক পিন্ধাই উৰাই খুৱাই বুৱাই স্কুললৈ লৈ যাব লাগিছিল সেই দাসজনেই। পাইডা গগচ নামটো সেইকাৰণে দিয়া হৈছিল সেই দাসজনক। পাইডা মানে ভৰি, গগচ মানে ঠিক বাটে লৈ যোৱা। অৰ্থাৎ সেই দাসজনে শিশুটিক হাতত ধৰি ঠিক বাটেৰে স্কুললৈ লৈ যাব লাগিছিল আৰু স্কুললৈ গৈ শিক্ষকৰ হাতত গতাই দিব লাগিছিল। সেই দাসজনে নিজে শিকাব নালাগিছিল, স্কুলৰ শিক্ষকৰ ওচৰলৈ সেই শিশুটিক মাত্ৰ লৈ যাবহে লাগিছিল। ঠিক একেদৰে এই শাস্ত্ৰাংশত পাচনি পৌলে কৈছে যে বিধান আমাৰ কাৰণে ৰখীয়া শিক্ষকস্বৰূপ। বিধানে আমাকেই কয়, বোপা, মই তোমাক একো দিব নোৱাৰো, মই তোমাক হাতত ধৰি খ্ৰীষ্টৰ ক্ৰুচৰ ওচৰলৈ লৈ যাম, তুমি হেৰাই আছা, তোমাক এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন। বিধানৰ উদ্দেশ্য হৈছে মানুহক খ্ৰীষ্টৰ ওচৰলৈ লৈ যোৱাটোহে, মানুহক ধাৰ্মিক বুলি গৌৰৱ কৰিবলৈ সুবিধা দিয়াটো নহয়। আমি জানো আমি সম্পূৰ্ণৰূপে বিধান পালন কৰিব নোৱাৰো, আমি নিজকে ভালদৰে পৰীক্ষা কৰি চালে সেই কথা বুজি পাওঁ। ২৬ নম্বৰ পদ, কিয়নো খ্ৰীষ্ট যীশুত কৰা বিশ্বাসৰ দ্বাৰাই তোমালোক সকলোৱেই ঈশ্বৰৰ সন্তান হৈছা। ৩ নম্বৰ অধ্যায়ৰ শেষৰ পদকেইটাত আৰু ৪ নম্বৰ অধ্যায়ৰ প্ৰথম ভাগত পাচনি পৌলে এটা বিশেষ বিষয় আমাৰ আগত দাঙি ধৰিব, সেইটো হৈছে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আমি লাভ কৰা কিছুমান সুবিধাৰ কথা, যিখিনি সুবিধা আমাক বিধানে কেতিয়াও দিব নোৱাৰে। বিধানে কোনো মানুহকেই ঈশ্বৰৰ সন্তান কৰিব নোৱাৰে, কিন্তু খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আমি ঈশ্বৰৰ সন্তান হ'ব পাৰোঁ। খ্ৰীষ্টত বিশ্বাস কৰিহে আমি ঈশ্বৰৰ বৈধ সন্তান হ'ব পাৰোঁ। ঈশ্বৰৰ কোনো অবৈধ সন্তান নাই। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টক বিশ্বাস কৰি আপুনিও ঈশ্বৰৰ সন্তান হ'ব পাৰে। কেৱল মাত্ৰ সেইখিনি কৰিয়েই আপুনি ঈশ্বৰৰ সন্তান হ'ব পাৰে। বিশ্বাস মাত্ৰ কৰিব লাগে। বিশ্বাসৰ লগত আমি আন একো যোগ দিয়াৰ প্ৰয়োজন নাই। আন একোৱেই আপোনাক ঈশ্বৰৰ সন্তান কৰিব নোৱাৰে, কিয়নো খ্ৰীষ্ট যীশুত কৰা বিশ্বাসৰ দ্বাৰাই তোমালোক ঈশ্বৰৰ সন্তান হৈছা। বিধানৰ অধীনত থকা ইছৰাইলীয় লোকসকলক কেতিয়াও ঈশ্বৰৰ সন্তান বুলি কোৱা হোৱা নাছিল। আনকি মুচিৰ বিষয়েও ঈশ্বৰে এনেদৰেহে কৈছিল, মোৰ দাস মুচিৰ মৃত্যু হ'ল। ডায়ুদ ঈশ্বৰৰ অতি মৰমৰ লোক আছিল, কিন্তু ডায়ুদৰ বিষয়ে ঈশ্বৰে কৈছিল, ডায়ুদ মোৰ দাস। আজি যিমানেই আমি ধাৰ্মিক নহওঁ কিয়, আমি ঈশ্বৰৰ সমান ধাৰ্মিক হ'ব নোৱাৰো। কিন্তু ঈশ্বৰৰ সন্তান হ'বলৈ হলে আমাক ঈশ্বৰৰ সমান ধাৰ্মিকতা লাগিব, আমাক ঈশ্বৰৰ ধাৰ্মিকতা লাগিব। সেই ধাৰ্মিকতা আমি খ্ৰীষ্টতেই পাওঁ। বাইবেলত লিখিছে জোহন ১:১২, তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। অৰ্থাৎ খ্ৰীষ্টত বিশ্বাস কৰিলে ঈশ্বৰৰ সন্তান হ'বলৈ আমাক ক্ষমতা দিয়া হয়। নিকোডিম নামেৰে এজন বিধান পণ্ডিতে সকলোবোৰ বিধান অতি নিষ্ঠা সহকাৰে পালন কৰিবলৈ চেষ্টা কৰি আহিছিল, কিন্তু তেওঁ ঈশ্বৰৰ সন্তান হ'ব পৰা নাছিল। সেইবাবেই যীশুখ্ৰীষ্টই তেওঁক কৈছিল, তুমি নতুনকৈ জন্ম পাব লাগে। ২:৭ আমাৰ প্ৰাৰ্থনা, আমাৰ দান দক্ষিণা, আমাৰ সৎকৰ্ম, ধৰ্মকৰ্ম, আনকি বাপ্তিস্ম গ্ৰহণেও আমাক ঈশ্বৰৰ সন্তান কৰিব নোৱাৰে। একমাত্ৰ খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ দ্বাৰাহে আমি ঈশ্বৰৰ সন্তান হ'ব পাৰো। বহুতো লোকে ক'ব খোজে যে সকলো মানুহেই ঈশ্বৰৰ সন্তান, কিন্তু বাইবেলে তেনেদৰে নিশিকায়। এবাৰ এডাল ধৰ্মীয় নেতাৰ পিনে চাই যীশুখ্ৰীষ্টই কৈছিল, তোমালোকৰ পিতৃ চয়তানৰ পৰাহে তোমালোক হলা, আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰণ কৰিবলৈহে ইচ্ছা কৰা। ২:৪৪ এই কথা আমি কোৱা নাই, অতি নম্ৰ আমাৰ মহান প্ৰভু যীশুখ্ৰীষ্টইহে এনেদৰে কৈছিল। সেই সময়তো বহুতো লোক ঈশ্বৰৰ নহয় চয়তানৰ সন্তানহে আছিল। আজিও এই পৃথিৱীত তেনেকুৱা লোক বহুতো আছে বুলি আমি বিশ্বাস কৰো। সকলো লোকেই ঈশ্বৰৰ সন্তান নহয়, প্ৰভু যীশুত বিশ্বাস স্থাপন কৰা লোকহে ঈশ্বৰৰ সন্তান বুলি বাইবেলে অতি স্পষ্টভাৱে শিকায়। ২৭ নম্বৰ পদ, কাৰণ তোমালোক যিমান মানুহ খ্ৰীষ্টৰ উদ্দেশ্যে বাপ্তাইজিত হলা, সেই সকলোৱেই খ্ৰীষ্টক পিন্ধিলা। ১ কৰিন্থিয়া ১২:১৩ এনেদৰে কোৱা হৈছে, কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হলো আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালো। আমি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি যেতিয়া পবিত্ৰ আত্মাৰে বাপ্তাইজিত হওঁ, আমি হৈ পৰো খ্ৰীষ্টৰ শৰীৰৰ অংগ। অৰ্থাৎ আমি খ্ৰীষ্টত সোমাই পৰো, আমি খ্ৰীষ্টক পিন্ধো, গতিকে যেতিয়া পিতৃ ঈশ্বৰে আমালৈ চায়, তেওঁ আমাৰ ঠাইত খ্ৰীষ্টকহে দেখা পায়, পবিত্ৰ ধাৰ্মিক খ্ৰীষ্টক। গতিকে খ্ৰীষ্টত আশ্ৰয় লোৱা প্ৰতিজন লোক হৈ পৰে সম্পূৰ্ণ ধাৰ্মিক ঈশ্বৰৰ দৃষ্টিত। যিহুদী বা গ্ৰীক আৰু হবই নোৱাৰে, দাস বা স্বাধীন আৰু হবই নোৱাৰে, পুৰুষ আৰু স্ত্ৰীও আৰু হব নোৱাৰে, কিয়নো খ্ৰীষ্ট যীশুত তোমালোক সকলোৱেই এক। খ্ৰীষ্টত আশ্ৰয় লোৱা লোকসকলৰ মাজত কোনো প্ৰভেদ আৰু নাই, সকলো সমান, সকলো হৈ পৰে ঈশ্বৰৰ সন্তান, খ্ৰীষ্টৰ শৰীৰৰ মূল্যৱান অংগ। আৰু তোমালোক যদি খ্ৰীষ্টৰ হোৱা, তেন্তে তোমালোক অব্ৰাহামৰ বংশ, প্ৰতিজ্ঞাৰ দৰে উত্তৰাধিকাৰী। অব্ৰাহাম বিশ্বাসৰ গুণে ধাৰ্মিক হৈছিল। আমিও খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি ধাৰ্মিক বুলি পৰিগণিত হওঁ আৰু অব্ৰাহামৰ বংশ হৈ পৰো। ঈশ্বৰে অব্ৰাহামৰ আগত কৰা সকলো প্ৰতিজ্ঞাৰ আশীৰ্বাদৰ আমি উত্তৰাধিকাৰী হৈ পৰো। সকলো ঠাইৰ, সকলো জাতিৰ, সকলো ধৰণৰ মানুহেই যাতে সেই আশীৰ্বাদ লাভ কৰিব পাৰে, সেই ব্যৱস্থা ঈশ্বৰে কৰি দিছে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি। আমি মাত্ৰ বিশ্বাস কৰি গ্ৰহণহে কৰিব লাগে। ইমান সুন্দৰ সুযোগ, ইমান সুন্দৰ সুবিধা আমালৈ বিনামূল্যে আগবঢ়োৱা হৈছে, সেই সুবিধা আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
যিসু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰোঁ।
ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
যিসু তুমি মোৰ সকলো, তোমাতে জীৱন লভিলো, হতাশানি আশাৰ মাজতো জীৱনৰ আশা দেখিলো, সেয়েহে কেনেকৈ এৰোঁ, যিসু তোমাৰ প্ৰেমতে থাকোঁ, সেয়েহে কেনেকৈ এৰোঁ, যিসু তোমাৰ প্ৰেমতে থাকোঁ।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আৰু একো নিবিচাৰোঁ।